এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি আজি ঘোষণা কৰে। ইয়াৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 126টা সমষ্টিৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন অহা 23 মাৰ্চ। সমষ্টিসমূহৰ ভিতৰত 9টা অনুসূচিত জাতিৰ বাবে আৰু 19টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি শ্ৰীগোৱেলে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত 2,50,21,413 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটগ্ৰহণত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু এই সপ্তাহতে কেইবাটাও কোম্পানী আহি পাব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৃ সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীগোৱেলে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথিপত্ৰসহ কেন্দ্ৰলৈ গৈ সকলোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
যদি আপোনাৰ তাত এপিক কাৰ্ড নাই, ইউ কেন ষ্টিল ভোট বাই আইডেণ্টিফাইং য়ৰচেল্ফ উইথ অল্টাৰনেটিভ ডকুমেণ্টছ। নাও হোৱাট আৰ দ'জ অল্টাৰনেটিভ ডকুমেণ্টছ? আমি আপোনাৰ তাত লিষ্টটো শ্বেয়াৰ কৰি আছো আৰু আমি নিউজ পেপাৰত বা মিডিয়াত এডো দিম। আধাৰ কাৰ্ড বোধহয় মেক্সিমাম মানুহ তাত আধাৰ কাৰ্ড আছে, মানে আপোনাৰ তাত যদি এপিক কাৰ্ড নাই, আধাৰ কাৰ্ড হলেও ইউ কেন আইডেণ্টিফাই য়ৰচেল্ফ এট দ্য পলিং ষ্টেচন, প্ৰভাইডেড ইয়ৰ নেম ইজ ইন দ্য ভোটাৰ লিষ্ট। আজিকালি মানে যুগত বোধহয় মেক্সিমাম মানুহৰ বেংক একাউণ্ট আছেই, জিৰ' বেলেঞ্চ একাউণ্টো আছে। আয়ুষ্মান ভাৰত কাৰ্ড, হেলথ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, স্মাৰ্ট কাৰ্ড ইছুড বাই RGI আণ্ডাৰ NPR এইটো আমাৰ নাই, ইণ্ডিয়ান পাছপৰ্ট, পেঞ্চন ডকুমেণ্ট উইথ ফটোগ্ৰাফ, ছাৰ্ভিচ আইডেণ্টি কাৰ্ড, মানে গভৰ্ণমেণ্ট চাকৰি হ'লে তাত যদি গভৰ্ণমেণ্টৰ আইডেণ্টি কাৰ্ড থাকিলেওতো হৈ যাব।
উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত অন্ত পৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া মনজিৎ সিঙক আজি বিশেষ পৰ্যবেক্ষকৰূপে নিযুক্তি দিছে। বিষয়াগৰাকীয়ে অসমৰ নিৰ্বাচনৰ সমগ্ৰ দিশ পৰ্যবেক্ষণৰ লগতে সমষ্টিসমূহত নিৰ্বাচনী কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সহযোগত তেওঁ বিধানসভা নিৰ্বাচনৰ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ আৰু নিৰ্বাচনী বিধি উলংঘা বিষয়টো গুৰুত্ব সহকাৰে চোৱা চিতা কৰিব। এই সময়ছোৱাত কোনো লোকে নিৰ্বাচনী বিধি উলংঘাৰ চেষ্টা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। অসমীয়া ভাষাত দেৱব্ৰত দাসে কৰি খেলাৰ সাধু উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। জনপ্ৰিয় অসমীয়া গল্পকাৰ, উপন্যাসিক আৰু স্তম্ভলেখক শ্ৰীদাসৰ হিয়াৰ পখিলাবোৰ শীৰ্ষক স্তম্ভলেখাই এসময়ত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। 1988 চনৰ প্ৰথমখন গল্প সংকলন অৰ্পিতাৰ এৰাতি প্ৰকাশ পোৱা লেখকগৰাকীৰ 5খন উপন্যাস, কেইবাখনো গল্প সংকলন আৰু উপন্যাসিকা সংকলন প্ৰকাশ পাইছে। বড়ো ভাষাত সাহাই চুলি ব্ৰহ্মই ডং নুবি লামা মুঞ্চে গঠন উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। কোকৰাঝাৰৰ গুৱাবাৰীৰ বাসিন্দা ব্ৰহ্মৰ 9খন গ্ৰন্থ প্ৰকাশ পাইছে। মণিপুৰী ভাষাত হাওবাম নলিনীয়ে কাংলা মদ্ৰিবা ইফটো নামৰ চুটিগল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণবিধি উলংঘনৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে কামৰূপ জিলা প্ৰশাসনে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ইয়াৰ বাবে মুকলি কৰা টোল ফ্ৰী নম্বৰটো হৈছে 1950। নিৰ্বাচনী আচৰণবিধি উলংঘন সম্পৰ্কীয় যিকোনো উজৰ আপত্তি এই নম্বৰত ফোন কৰি অৱগত কৰাব পাৰিব। তাৰোপৰি নিৰ্বাচনী আচৰণবিধি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে 03614084975 নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে ভাৰতীয় নিৰ্বাচন আয়োগৰ উপলব্ধ সুবিধা এপৰ জৰিয়তেও প্ৰাৰ্থীসকলৰ নিৰ্বাচন সম্পৰ্কীয় তথ্য আহৰণ কৰিব পাৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে CPIM দলে আজি 2টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। দলটোৱে এখন সংবাদমেলযোগে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰক আৰু গুৰেশ্বৰ সমষ্টিৰ বাবে বাপুৰাম বড়োক প্ৰাৰ্থিত্ব দিয়াৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPIM, APHLC আৰু CPIML দলৰ মাজত আসন বুজাবুজি সম্পন্ন হৈছে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে তালিকা ঘোষণা কৰিছে। কংগ্ৰেছ দলেও 2খনকৈ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। AIUDF দলে 9জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। লগতে ৰাইজৰ দলেও 11গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। BJPয়ে 18 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখ থাকিব। বৰাক উপত্যকাৰ 10টা সমষ্টিত BJPয়ে আৰু 3টা সমষ্টিত অগপয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।